নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও 21খন জিলাৰ 6,17,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,489খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এই বানত ৰাজ্যখনত বৰ্তমানলৈ মুঠ 14গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত 2,00,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। SDRF আৰু NDRFএ কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম মন্ত্ৰীসভাই আজি ডিমা হাছাও জিলাৰ 5টা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। 177 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 5টা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ'ব। আজি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু 80% ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। বৈঠকত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে 400 কোটি টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছে। বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ সময়ত ভূমি অধিগ্ৰহণ কৰা পৰিয়ালসমূহৰ সদস্যক বিশ্ববিদ্যালয়ৰ চৌহদত স্থায়ী সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধৰমতিলৰ দাপনিবৰী গাঁৱক আজি আফ্ৰিকান চোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ গাঁওসমূহক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ গাঁওসমূহক নিৰীক্ষণ অঞ্চল হিচাপে গণ্য কৰা হ'ব। সেই অঞ্চলসমূহত গাহৰি বা গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী অনা নিয়া কৰিব নোৱাৰিব। কোনো সামগ্ৰী বা জীৱ জন্তু সংক্ৰমিত অঞ্চললৈ কঢ়িয়াই নিব নোৱাৰিব। চিকিৎসকৰ প্ৰমাণপত্ৰ সাপেক্ষেহে সংক্ৰমিত অঞ্চলৰ মাজেৰে পথ বা ৰেলপথেৰে জীৱ জন্তু বিশেষকৈ গাহৰি কঢ়িওৱাৰ অনুমতি পাব। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই অধিসূচনা জাৰি কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ PM শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ 11 বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ 5ম পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লেখক কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত 9ম পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী, অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত ভাষণ দিব। বিদ্যালয়খনৰ জীৱ বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে কাইলৈ দিনৰ 11:15 পৰা এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাইলৈ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া আৰক্ষীৰ সহযোগত তিনিচুকীয়া নগৰৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। পুৱাৰ ভাগত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণৰ শুভাৰম্ভ কৰা হ'ব। জিলাখনৰ বাৰেকুৰিত বাৰেকুৰি উন্নয়ন সমিতিয়ে তিনিচুকীয়া জিলা প্ৰশাসনৰ তত্বাৱধানত গছপুলি ৰোপণৰ লগতে পৰিৱেশ সজাগতা সন্দৰ্ভত সভাৰ আয়োজন কৰিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জানিবলৈ দিছে। অসম সাহিত্য সভাৰ উদ্যোগত সদৌ অসম দেৱ দামোদৰ সংঘৰ সহযোগত কথা সাহিত্যৰ জনক ভট্টদেৱৰ সোঁৱৰণত আজি ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত কথা সাহিত্য বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যক কথা সাহিত্য বঁটা 2025 প্ৰদান কৰা হয়। শাৰীৰিক অসুস্থতাৰ বাবে ডঃ ভট্টাচাৰ্য অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁৰ হৈ পৰিয়ালৰ লোকে এই সন্মানীয় বঁটা গ্ৰহণ কৰে। বঁটাত এখন চেলেং, অংগবস্ত্ৰ, শৰাই, গ্ৰন্থৰ টোপোলা আৰু এখন প্ৰশস্তি পত্ৰ আছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱত পৰহিলৈৰ পৰা অসম সাহিত্য সভাৰ লেখক শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত ৰাজ্যৰ প্ৰায় 46গৰাকী লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে উদ্বোধনী অনুষ্ঠানত নাগালেণ্ডৰ বিশিষ্ট কবি সাংবাদিক মনালিছা চাংকিজা উদ্বোধক হিচাপে উপস্থিত থাকিব। হোজাই জিলাৰ হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী পথছোৱাৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলাৰ বাবে অঞ্চলটোৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদৰ ফলত অসমমালা আঁচনিৰ অধীনত নিৰ্মীয়মান এই পথছোৱাত আজি যান বাহনৰ চলাচলত ব্যাঘাত জন্মে। অৱশ্যে পৰৱৰ্তী সময়ত অঞ্চলটোত হোজাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05